লোকেলিখা শুভবাৰ্তা 19 অধ্যায় চকেৰৰ মন পালতন। পাছত যীশু জিৰোহু নগৰত সোমাই সেই নগৰৰ মাজেদি যাবলৈ ধৰিলে। সেই নগৰত চকেৰ নামৰ এজন মানুহ আছিল। তেওঁ কৰ সংগ্ৰহকসকলৰ প্ৰধান আৰু ধনী আছিল। তেওঁ যীশুক চাবলৈ, অৰ্থাৎ যীশুনো কোন হয় জানিবৰ বাবে তেওঁক চাবলৈ বহুত চেষ্টা কৰিলে। কিন্তু মানুহৰ ভিৰ বেছি হোৱা বাবে যীশুক দেখা নাপালে, কাৰণ তেওঁ চুটিচাপৰ লোক আছিল। সেয়েহে তেওঁ সকলোৰে আগত বেগাই গ'ল আৰু যি পথেৰে যীশু আহি আছিল সেই পথৰ কাষত থকা ডিমৰু গছ এজোপাত উঠি যীশুক চাবলৈ ধৰিলে। পাছত যীশুৱে সেই ঠাই পাওঁতে ওপৰলৈ চাই তেওঁক দেখি ক'লে, হে চকেও, বেগাই নামি আহা, কিয়নো মই আজি তোমাৰ ঘৰত থাকিব লাগে। তেতিয়া তেওঁ বেগাই নামি আহি আনন্দেৰে তেওঁক আলহী কৰি ৰাখিবলৈ লৈ গ'ল। তাকে দেখি সকলোৱে ভুৰ ভুৰাই ক'বলৈ ধৰিলে, এওঁ এজন পাপী মানুহৰ ঘৰত আলহী হ'বলৈ গৈছে। তেতিয়া চকেওৱে প্ৰভুৰ আগত থিয় হৈ ক'লে, হে প্ৰভু, চাওক, মোৰ যি সম্পত্তি আছে তাৰ আধাখিনি দৰিদ্ৰ লোকক দান কৰোঁ, আৰু মিছা অপবাদ দি কোনো মানুহৰ পৰা যদি কিবা লৈছোঁ তেনেহ'লে তাৰ চাৰিগুণ উভতাই দিওঁ। তেতিয়া যীশুৱে তেওঁক ক'লে, আজি এই ঘৰলৈ পৰিত্ৰাণ আহিল, কিয়নো এওঁ আব্ৰাহামৰেই সন্তান, কাৰণ যি হেৰাল তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল। 10 মিনা অৰ্থাৎ 100 দিনৰ মজুৰি বা সোণৰ মুদ্ৰাৰ দৃষ্টান্ত। যেতিয়া লোকসকলে এইবোৰ কথা শুনি আছিল, তেতিয়া তেওঁ জিৰচালেমৰ ওচৰ পোৱাত আৰু ঈশ্বৰৰ ৰাজ্য এতিয়াই প্ৰকাশিত হ'ব বুলি তেওঁলোকে ভাবি থকাত তেওঁ পুনৰ এটা কথা দৃষ্টান্ত দি ক'বলৈ ধৰিলে। এজন ভদ্ৰবংশীয় লোকে তেওঁ নিজৰ বাবে ৰাজপদ এৰি উলটি আহিবৰ বাবে দূৰ ৰাজ্যলৈ যাত্ৰা কৰিলে। তেওঁ যোৱা সময়তে তেওঁ 10 জন দাহক মাতি আনি তেওঁলোকক 10 মিনা ৰূপ দি ক'লে, মই আহি নোপোৱালৈকে বেপাৰ কৰিবা। কিন্তু তেওঁ স্বদেশীয়সকলে তেওঁক ঘৃণ কৰি তেওঁৰ পাছত দূত পঠাই কোৱালে, বোলে, আমাৰ ওপৰত ৰাজত্ব কৰিবলৈ সেইজন মানুহ আমাক নালাগে। তাৰ পাছত তেওঁ দূৰ ৰাজ্যৰ পৰা ৰাজপদ লৈ উলটি আহিল আৰু যিসকল দাসক তেওঁ ধন দি গৈছিল তেওঁলোকক মাতি পঠালে। তাৰ পাছত তেওঁলোকে কি ব্যৱসায় কৰিলে সেই বিষয়ে জানিবৰ বাবে তেওঁলোকক সুধিব ধৰিলে। তেতিয়া প্ৰথম দাসজনে আহি ক'লে, হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই 10 মিনা লাভ পোৱা গ'ল। তাতে তেওঁ তাক ক'লে, ছাব্বাইছ, উত্তম দাস, তুমি অলপ বিষয়তে বিশ্বাসী হ'লা, তুমি 10খন নগৰৰ ওপৰত অধিকাৰী হোৱা। পাছত দ্বিতীয়জন দাসে আহি ক'লে, হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই 5 মিনা হ'ল। তাতে ভদ্ৰবংশীয় লোকজনে তেওঁক ক'লে, তুমিও 5খন নগৰৰ ওপৰত ক্ষমতাপ্ৰাপ্ত হোৱা। আৰু আনজন দাসে আহি ক'লে, হে প্ৰভু, মই আপোনাৰ মিনা গামোচাতে বান্ধি ৰাখিছোঁ, এয়া চাওক, কিয়নো আপুনি কঠিন মানুহ, যিহক থৈ যোৱা নাই তাকে তোলে আৰু যিহক বোৱা নাই তাকে দায়, এই হেতুকে মই আপোনালৈ ভয় কৰিলোঁ। ভদ্ৰবংশীয় লোকজনে তেওঁক ক'লে, হেৰ দুষ্ট দাহ, তোৰ নিজৰ মুখৰ কথাৰেই তোৰ সুদবিচাৰ কৰিম, মই কঠিন মানুহ, যিহকে থোৱা নাই তাকে তোলোঁ, যিহকে বোৱা নাই তাকে দাওঁ, ইয়াকে তই জানিছিলি, তেনেহ'লে কি কাৰণে মোৰ ধন মহাজনৰ তাত থোৱা হ'লে মই আহি পুতে সৈতে তাক উলিয়াই ল'লোহেঁতেন। পাছত ওচৰত থিয় হৈ থকাসকলক তেওঁ ক'লে, ইয়াৰ পৰা সেই মিনা লৈ যাৰ 10 মিনা আছে তাক দিয়া। তেতিয়া তেওঁলোকে তেওঁক ক'লে, হে প্ৰভু, তাৰ 10 মিনা আছেই, মই তোমালোকক কওঁ, যাৰ আছে তেওঁকে দিয়া হ'ব, কিন্তু যাৰ নাই তেওঁৰ যি আছে তাকো তেওঁৰ পৰা নিয়া হ'ব। কিন্তু মোৰ সেই যি শত্ৰুবোৰে সিহঁতৰ ওপৰত মই ৰাজত্ব কৰোঁতা নিবিচাৰিলে সিহঁতক ইয়ালৈ আনি মোৰ আগতে বধ কৰা হওক। যীশুৰ জয়যাত্ৰা। এই সকলো কথা কোৱাৰ পাছত তেওঁলোকৰ আগে আগে জিৰচালেম অভিমুখে যাত্ৰা কৰিলে। পাছত তেওঁ জৈতুন পৰ্বতৰ কাষৰ বৈঠফগী আৰু বৈঠনীয়া গাঁৱৰ ওচৰ পোৱাত তেওঁ দুজন শিষক এই আদেশ দি পঠিয়াই ক'লে, সমুখৰ গাঁওখনলৈ তোমালোক যোৱা, তাত সোমাওঁতে কোনো মানুহে কেতিয়াও নুঠা এটা গাধ পোৱালি বান্ধি থোৱা দেখিবা, সেই পোৱালিটো মুকলি কৰি মোৰ ওচৰলৈ আনাগৈ, আৰু তাক কিয় মেলিছা বুলি যদি কোনোবাই তোমালোকক সোধে তেনেহ'লে এইদৰে ক'বা, প্ৰভুৰ ইয়াত প্ৰয়োজন আছে। এতিয়া যিসকলক পঠোৱা হ'ল তেওঁলোকে যীশুৱে কোৱাৰ দৰেই সকলোকে পালে। তেওঁলোকে গৈ গাধ পোৱালিটো মেলোতেই তাৰ গৰাকীসকলে সুধিলে, গাধ পোৱালিটো কিয় মেলিছা? তেতিয়া তেওঁলোকে ক'লে, প্ৰভুক ইয়াৰ প্ৰয়োজন আছে। পাছত যীশুৰ ওচৰলৈ সেই গাধ পোৱালিটো আনিলে আৰু তেওঁলোকে নিজ নিজ কাপোৰ তাৰ পিঠিত পাৰি দি তাৰ ওপৰত যীশুক বহুৱালে। আৰু তেওঁ গৈ থাকোঁতে মানুহবোৰে তেওঁলোকৰ কাপোৰবোৰ বাটত পাৰি দিলে। পাছত তেওঁ জিৰচালেমৰ ওচৰ আহি পাওঁতে জৈতুন পৰ্বতৰ পৰা নামি যোৱা এঠাইত গোটেই শিষ্যসকলে যি যি পৰাক্ৰম কাৰ্য দেখিছিল তাৰ কাৰণে বৰ মাতাৰে ঈশ্বৰৰ স্তুতি কৰি আনন্দ কৰিবলৈ ধৰিলে আৰু ক'লে, প্ৰভুৰ নামেৰে যিজন ৰজা আহিছে তেওঁ ধন্য, স্বৰ্গত শান্তি আৰু ঊৰ্ধ লোকত মহিমা হওক। যেতিয়া লোকসকলৰ মাজৰ পৰা ফৰিচীসকলৰ কোনো কোনোৱে আহি তেওঁক ক'লে, হে গুৰু, আপোনাৰ শিষ্যসকলক দবিয়াওক, তেতিয়া যীশুৱে উত্তৰ দি ক'লে, মই তোমালোকক কওঁ, এওঁলোকে মনে মনে থাকিলে শিলবোৰে আকাশ পাৰিব। জিৰচালেমৰ কাৰণে বিলাপ কৰা। পাছত যীশু ওচৰলৈ আহি জিৰচালেম নগৰ দেখি শোকাতুৰ হৈ কান্দিলে আৰু ক'লে, হাই হাই, তোমাৰ এই দিনত শান্তিজনক কি সেই বিষয়ে তুমি জনা হ'লে, কিন্তু এতিয়া তোমাৰ চকুৰ পৰা এইবোৰ লুকুৱা হৈছে, কিয়নো তোমাৰ কৃপাদৃষ্টিকাল তুমি নজনা কাৰণে। যি কালত তোমাৰ শত্ৰুবোৰে তোমাৰ চাৰিওফালে গড় বান্ধি তোমাক বেৰি ধৰিব আৰু চাৰিওফালৰ পৰা তোমাক আগচি ধৰিব, সেই কালত তেওঁলোকে তোমাক আৰু তোমাৰ ভিতৰত থকা সন্তানসকলক একেলগে মাটিৰ সমান কৰিব। তোমাৰ এটা শিলৰ ওপৰত এটা শিল থাকিব নিদিব, কাৰণ তোমাৰ তত্বাৱধানৰ বাবে ঈশ্বৰ যে তোমাৰ ওচৰলৈ আহিল সেই কথা তুমি নুবুজিলা। মন্দিৰ পৰিষ্কাৰ কৰা। পাছত তেওঁ জিৰচালেম মন্দিৰত সোমাই তাত থকা বিক্ৰেতাসকলক বাহিৰ কৰিবলৈ ধৰিলে আৰু সিহঁতক ক'লে, লিখা আছে, মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ হ'ব, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিলা হওক। তেতিয়াৰে পৰা যীশুৱে নিতৌ সেই মন্দিৰত উপদেশ দি আছিল। তাতে প্ৰধান পুৰোহিত, বিধানৰ অধ্যাপক আৰু প্ৰধান লোকসকলে তেওঁক বধ কৰিবলৈ চল বিচাৰিব ধৰিলে, কিন্তু সকলো মানুহে তেওঁৰ কথা একান্তমনে শুনি থকাত তেওঁলোকে কি কৰিব পাৰিব তাৰ বাবে একো নিশ্চয় কৰিব নোৱাৰিলে।